আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে বিটিচিত জনজাতি কোচ কলিতা ৰাভা সকলোৱে ভূমিৰ অধিকাৰ পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা উৰিয়ামঘাটৰ নাম্বৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলত 350টাতকৈ অধিক পৰিয়ালক উচ্ছেদ 1000 বিঘা ভূমি দখলমুক্ত 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ গৰাকীয়ে ৰাজসাহাৰ্যযুক্ত নিমখ মচুৰ দাইল আৰু চেনী লাভ কৰিব বুলি মন্ত্ৰী কৌশিক ৰায়ৰ মন্তব্য গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত দখলকাৰী কবলত থকা 4,240 হেক্টৰ ভূমি 2026 চনৰ 31 ডিচেম্বৰৰ ভিতৰত চৰকাৰক দখলমুক্ত কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ আৰু অভেল টেষ্ট পেণ্ডুলাম সদৃশ স্থিতিত জয়লাভৰ বাবে ইংলেণ্ডক 4 উইকেটত 35 ৰাণ ভাৰতক প্ৰয়োজন অন্তিম 4টা উইকেট নমস্কাৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া এতিয়া শুনক বিতং বাতৰি বিটিচিত জনজাতি কোচ কলিতা ৰাভা সকলোৱে ভূমিৰ অধিকাৰ পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তামোলপুৰ জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত অনুষ্ঠিত কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ চলাই কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে এইবাৰ বিটিআৰ চৰকাৰ গঠন কৰি এখন নতুন বিটিআৰ গঢ় দিব সকলো জাতি জনগোষ্ঠীৰ সমিলমিলেৰে এখন সুস্থ বিটিআৰ গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে
বিটিআৰতো সমস্যা আছে কিন্তু প্ৰথম লক্ষ্য যে 26টা জনগোষ্ঠীৰ ৰাইজে মাটিৰ পট্টা পাব অধিকাৰ পাব আৰু সকলো জাতি জনগোষ্ঠীয়ে বড়ো সমাজে নেতৃত্ব লওক সকলো জাতি জনগোষ্ঠী একত্ৰিত হওক আৰু তাৰ পিছত যি আমাৰ কমন এনিমি যিয়ে বিটিএডিৰ প্ৰতি সংকট নমাই নিব তেওঁলোকক লাহে লাহে ইয়াৰ পৰা আমি পঠিয়াই দিব
ডঃ শৰ্মাই কালি দৰঙাজুলি নাগৰিজুলি আৰু শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত দলীয় কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় বিজেপি চৰকাৰ শাসনত থকালৈ ৰাজ্যত অবৈধভাৱে দখলীকৃত ভূমিত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি তেওঁ মন্তব্য কৰে বিগত 5 বছৰত বিটিআৰত শান্তিৰ বাতাবৰণ সৃষ্টি কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে ডঃ শৰ্মাই তামোলপুৰ জিলাত স্বাস্থ্যসেৱা খণ্ডত উল্লেখনীয় পদক্ষেপ হিচাপে অহা বছৰৰ ভিতৰত তামোলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ'ব বুলি প্ৰকাশ কৰে ইউ পি পি এল আৰু বি পি এফৰ একত্ৰীকৰণ হোৱাটো তেওঁ মনে প্ৰাণে বিচাৰে বুলি উল্লেখ কৰি দুয়োটা দল একত্ৰিত হলে বড়ো ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি প্ৰকাশ কৰে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পাছত গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কালি সৰুপথাৰৰ নাম্বৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলৰ কিছু অংশত উচ্ছেদ চলায় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু নাগালেণ্ড চৰকাৰৰ সহযোগত কালি গেলাজান আৰু 3 নম্বৰ ৰজাপুখুৰীৰ অবৈধভাৱে দখলীকৃত বনভূমিত শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন হয় অভিযানত 350টাতকৈ অধিক পৰিয়াল উচ্ছেদ কৰি প্ৰায় 1000 বিঘা সংৰক্ষিত বনভূমি পুনৰুদ্ধাৰ কৰা হয় এই সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈ
অসমৰ বন বিভাগৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী নাগালেণ্ড চৰকাৰ আৰু গোলাঘাট আৰক্ষীৰ সহযোগত যি উচ্ছেদ অভিযান গোলাঘাট জিলাৰ উৰিয়ামঘাট আৰু নামবৰৰ দক্ষিণ বনাঞ্চলৰ গেলাজান আৰু 3 নং ৰজাপুখুৰীত যি কাৰ্যসূচী চলিছিলে কালি ষষ্ঠ দিনা অতিক্ৰম কৰাৰ পিছত আজি সপ্তমটো দিন আৰু এই সপ্তমটো দিনলৈকে আচলতে শান্তিপূৰ্ণভাৱে অভিযান উচ্ছেদ অভিযান চলি আছে কালি যি অভিযান চলাইছিলে এই অভিযানত প্ৰায় 350টাৰো অধিক অবৈধ পৰিয়ালৰ গৃহ উচ্ছেদ কৰা হয় আৰু 1000 বিঘাৰো অধিক ভূমি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু আজিও নাম্বৰ দক্ষিণ বনাঞ্চলত বন বিভাগে কিছু অঞ্চলত উচ্ছেদ চলাব বুলি আমি জানিব পাৰিছোঁ আৰু বন বিভাগ অথবা ৰাজ্য চৰকাৰৰ এই উচ্ছেদ চলোৱা অভিযান চলোৱাৰ মাজতে কিন্তু সীমান্ত অঞ্চলটোৰ নগা লোকসকলে এই উচ্ছেদক আদৰণি জনাইছে তৎসত্ত্বেও গেলাজান আৰু ৰজাপুখুৰী অঞ্চল তেওঁলোকৰ বুলি দাবী কৰাৰ লগতে সেই অঞ্চলসমূহত নগা লোকৰ যি সঘন আহ যাহ ইয়াক লৈ স্থানীয় ৰাইজে সন্দিহান হৈ উঠিছে আৰু আমি এই স্থানত উপস্থিত থাকি দেখা পাইছোঁ যে এই কথাই পৰৱৰ্তী সময়ত সীমান্ত অঞ্চলটোত যি ভূমি অধিকাৰৰ ক্ষেত্ৰত আন এক যি সমস্যাই যে গা কৰি নুঠিব তাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি আৰু ইয়াৰ লগতে ক'ব লাগিব যে মেৰাপানী সীমান্ত অঞ্চলটোতো গোলাঘাট জিলাৰ যি মেৰাপানী ডি ছেক্টৰ আছে এই ডি ছেক্টৰ সীমান্ত অঞ্চলটোতো অহা 8 আগষ্টৰ পুৱাৰে পৰা উচ্ছেদ অভিযান চলিব আৰু এই অঞ্চলটোৰ প্ৰায় 80% লোক ইতিমধ্যে অন্য স্থানলৈ আঁতৰি গৈছে আৰু প্ৰায় 20% লোক ইয়াত বাকী ৰৈছে। কিন্তু ইয়াৰ প্ৰাক মুহূৰ্তত আচলতে কেইটা দিন বাকী আছে, কিন্তু ইয়াৰ প্ৰাক মুহূৰ্তত উচ্ছেদ অভিযানৰ বাবে তেওঁলোক ইতিমধ্যে সাজু হৈছে আৰু তেওঁলোকে নিজৰ বয় বস্তু অন্য স্থানলৈ নিয়াৰ বাবে তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আৰু লগে লগে যি বন বিভাগ তথা প্ৰশাসন আৰু CRPF আছে সীমান্তত নিয়োজিত, তেওঁলোক সকলো এই উচ্ছেদ অভিযানৰ বাবে সষ্টম হৈ থকা আমি দেখা পাইছোঁ।
ইফালে বিশ্বনাথ জিলা প্ৰশাসনেও জিলাখনৰ ননকে জাপৰিগুৰিৰ 307 পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। চৰকাৰী গোচৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা এই লোকসকলক 15 দিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ জাননী দিয়া হৈছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত দখলকাৰী কবলত থকা প্ৰায় 4,240 হেক্টৰ ভূমি 2026 চনৰ 31 ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বৃহৎ পৰিমাণৰ ভূমি দখলকাৰী কবলত আছে বুলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত প্ৰতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা মতে কামৰূপ মহানগৰ জিলাৰ 12খন সংৰক্ষিত বনাঞ্চলৰ 8খনৰ বৃহৎ পৰিমাণৰ ভূমি অবৈধভাৱে দখল কৰা হৈছে। ইয়াৰ ভিতৰত ফটাহিল, দক্ষিণ কালাপাহাৰ, গোটানগৰ, হেঙেৰাবাৰী, গড়ভাঙা, মাৰাকডোলা, পশ্চিম এপ্ৰিকোলা আৰু মতাপাহাৰ সংৰক্ষিত বনাঞ্চল আছে। অৱশ্যে বন বিভাগে এই বনাঞ্চলসমূহত বাস কৰা থলুৱা লোকসকলক বাদ দি দখলীকৃত ভূমিৰ পৰিমাণ নিৰ্ধাৰণ কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ সবিশেষ তথ্য দাখিল কৰিছে। ৰাজ্য চৰকাৰে উচ্ছেদৰ প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে মালিগাঁৱৰ আদিংগিৰি পাহাৰত থকা ফটাহিল সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত অঞ্চলত উচ্ছেদৰ জাননী জাৰি কৰা হৈছে। 1 অক্টোবৰৰ পৰা ৰাজ্যৰ ৰেচন কাৰ্ডৰ গৰাকীসকলে ৰাজসাহায্যযুক্ত নিমখ, মচুৰ দাইল আৰু চেনী লাভ কৰিব বুলি মন্ত্ৰী কৌশিক ৰায়ে ঘোষণা কৰিছে। কোকৰাঝাৰ চহৰৰ সমীপৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত সকলো সুলভ মূল্যৰ দোকানী আৰু গাঁও পঞ্চায়ত সমবায় সমিতিৰ সৈতে অনুষ্ঠিত বিভাগীয় সজাগতামূলক সন্মিলনত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ে সজাগতা সন্মিলনত কয় যে ৰেচন কাৰ্ডৰ গৰাকীয়ে ৰাজসাহায্যযুক্ত প্ৰতি কিলোগ্ৰাম মচুৰ দাইল 69 টকাত, চেনী 38 টকাত আৰু নিমখ 10 টকাত লাভ কৰিব। 1 অক্টোবৰৰ পৰা 10খন জিলাত আৰু 1 নৱেম্বৰৰ পৰা 25খন জিলাত এই আঁচনি কাৰ্যকৰী হ'ব। ইয়াৰ ফলত ৰাজ্যৰ 2,45,00,000 হিতাধিকাৰী উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিজেপি চৰকাৰে বৃহৎ কৰ্পৰেট গোষ্ঠীৰ হকে কাম কৰে বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ জনসাধাৰণে 2026ৰ বিধানসভা নিৰ্বাচনত পুনৰ পুৰণি দলটো শাসনলৈ অহালৈ বাট চাইছে বুলি মন্তব্য কৰে। গুৱাহাটীত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগগৈয়ে এইদৰে কয়। তেওঁ লগতে বিজেপিৰ চৰকাৰে অসমৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে। অহা ছেপ্টেম্বৰৰ পৰা কংগ্ৰেছে সমগ্ৰ ৰাজ্যতে শক্তিশালী ৰূপত সাংগঠনিক কাম কাজ আৰম্ভ কৰিব বুলি উল্লেখ কৰি তেওঁ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আকৌ এবাৰ অসমলৈ আহিবলৈ সাজু হৈছে বুলি প্ৰকাশ কৰে। শ্ৰীগগৈয়ে লগতে অহা 15 আগষ্টত কংগ্ৰেছে জিলা আৰু খণ্ড পৰ্যায়ত তিৰংগ যাত্ৰা কৰিব বুলিও জানিবলৈ দিয়ে। কালিৰ সভাত নিখিল ভাৰত কংগ্ৰেছ, অসমৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, সম্পাদক পৃথ্বীৰাজ সাথেকে ধৰি কংগ্ৰেছৰ অন্যান্য নেতাসকল উপস্থিত থাকে। এই কাৰ্যনিৰ্বাহক সভাত অসমৰ আটাইকেইখন জিলাৰ সভাপতি আৰু অন্যান্য নেতাকৰ্মীসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰা হয়। বৈঠকত বিশেষকৈ অসমৰ থলুৱা আৰু খিলঞ্জীয়া লোকৰ অধিকাৰ আৰু স্বাৰ্থৰ সুৰক্ষা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় বুলি শ্ৰীগগৈয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। বিশিষ্ট লেখিকা, অনুবাদক তথা শিক্ষাবিদ গীতা উপাধ্যায়ক ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে কালি তেওঁৰ তেজপুৰৰ বাসগৃহত সাক্ষাৎ কৰি 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা অৰ্পণ কৰে। উল্লেখযোগ্য যে যোৱা মে'ত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত পদ্ম বঁটা প্ৰদান অনুষ্ঠানত স্বাস্থ্যজনিত কাৰণত সাহিত্যিকগৰাকী উপস্থিত থাকিব পৰা নাছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী ডঃ ৰণুজ পেগু, চন্দ্ৰমোহন পাটোৱাৰী, অশোক সিংহল আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই শ্ৰীমতী উপাধ্যায়ৰ হাতত পদ্মশ্ৰী বঁটা অৰ্পণ কৰে। অসমীয়া আৰু নেপালী সাহিত্যৰ লগতে অনুবাদ সাহিত্যত অনন্য অৱদান আগবঢ়াই যোৱা বিশিষ্ট সাহিত্যিকগৰাকীৰ প্ৰজ্ঞা, চিন্তাশীলতা আৰু মৌলিক ৰচনাৰাজিয়ে অসম তথা দেশৰ বৌদ্ধিক জগতত বিশেষ অৰিহণা যোগাইছে। স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। যোৱা বছৰ স্বাধীনতা দিৱসত ৰাজ্যৰ বিভিন্ন স্থানত 22টাকৈ আই ইডি উদ্ধাৰ হোৱাৰ পাছত এইবাৰ যাতে উগ্ৰপন্থী সংগঠনে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে পূৰ্বৰে পৰা সতৰ্কতা অৱলম্বন কৰিছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে গুৱাহাটী পৌৰ নিগমৰ সৈতে বিভিন্ন স্থানত পদপথৰ দোকান উচ্ছেদ কৰিছে। তদুপৰি পদপথৰ দোকানসমূহৰ আৱৰ্জনাত যাতে উগ্ৰপন্থীয়ে বোমা সংস্থাপন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৱৰ্জনা আঁতৰোৱাৰ ব্যৱস্থা কৰা হৈছে। উজনি অসমৰ বিভিন্ন স্থানতো আৰক্ষীয়ে উগ্ৰপন্থীৰ কুটাঘাত ৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ আমিনগাঁৱৰ শৰাইঘাট দলঙৰ সমীপত অসম পৰ্যটন নিগমে নিৰ্মাণ কৰা অত্যাধুনিক শৰাইঘাট লেক পাৰ্কখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া এই অত্যাধুনিক উদ্যানখন মুকলি কৰিব। ইয়াৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। অসমৰ আগশাৰীৰ বাতৰি কাকত দৈনিক অসমে হীৰক জয়ন্তী বৰ্ষ অতিক্ৰম কৰি আজি 61 বছৰত পদাৰ্পণ কৰিছে। 1865 চনৰ আজিৰ দিনটোতে দৈনিক অসমৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল। দৈনিক অসমৰ হীৰক জয়ন্তী বৰ্ষ সমাপ্ত হোৱাৰ গৌৰৱ উজ্জ্বল ক্ষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে কাকতখনৰ লগতে ইয়াৰ সৈতে জড়িত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা হাতীকেম্প এলেকাত কালি চৰাইদেউ আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান চলাই নিষিদ্ধ ঘোষিত সংগঠন NSCN গোটৰ এজন সদস্যক আটক কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে সীমান্তৱৰ্তী এলেকাৰ এজন ব্যৱসায়ীৰ পৰা NSCNএ ধন দাবী কৰা সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষী আৰু অসম ৰাইফলছৰ দলটোৱে অভিযান চলাই সংগঠনটোৰ সদস্যজনক আটক কৰে। অভেল টেষ্ট পেণ্ডুলাম সদৃশ স্থিতিত অৱস্থান কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত এণ্ডাৰছন টেণ্ডুলকাৰ শৃংখলাৰ পঞ্চম তথা অন্তিম টেষ্টৰ আজি অন্তিম দিনা জয়লাভৰ বাবে ইংলেণ্ডক প্ৰয়োজন 4 উইকেটত 35 ৰাণৰ আৰু ভাৰতক প্ৰয়োজন অন্তিম 4 উইকেটৰ। আজি খেলখনৰ আৰম্ভণিতেই ইংলেণ্ডলে পিটছত হেভি ৰোলাৰ ব্যৱহাৰ কৰাৰ সুযোগ পাব, যাৰ ফলত ভাৰতীয় বেগী বলাৰসকল অসুবিধাৰ সন্মুখীন হ'ব। অৱশ্যে আজি 4 অভাৰ বল কৰাৰ পাছতে ভাৰতে নতুন বল ল'ব পাৰিব। কালি অপৰাজিত হৈ থকা জেমি স্মিথে 2 ৰাণৰ পৰা আৰু অভাৰটনে 0 ৰাণৰ পৰা বেটিং আৰম্ভ কৰিব। কালি ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণই 3টা, মহম্মদ সিৰাজে 2টা আৰু আকাশদ্বীপে ইংলেণ্ডৰ 1টা উইকেট দখল কৰে। ইংলেণ্ডৰ হৈ জ' ৰুটে 105 আৰু হেৰি ব্ৰুকে 111 ৰাণ কৰি নিজ দলক সুদৃঢ় স্থিতি প্ৰদান কৰে। ইংলেণ্ডৰ ক্ৰিছ ৱকছ বাউখিৰ আঘাতৰ বাবে ৰিটায়াৰ্ড হাৰ্ট হ'বলগীয়া হয়। খেলখনৰ স্কোৰসমূহ ভাৰত প্ৰথম ইনিংছ 224 আৰু দ্বিতীয় ইনিংছ 396 ৰাণ, ইংলেণ্ড প্ৰথম ইনিংছ 247 আৰু দ্বিতীয় ইনিংছ 6 উইকেটৰ বিনিময়ত 339 ৰাণ। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তি ৰাণী ডেকাৰ সৈতে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কালি গুৱাহাটীত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত দলটোৱে 2026 চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰে। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ লগতে অন্যান্য কাকতেও সবিস্তাৰে প্ৰকাশ কৰিছে। বহু হাজাৰ দলীয় কৰ্মী আৰু সমৰ্থকৰ উপস্থিতিত তামোলপুৰত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তামোলপুৰ পূৰ্ণাংগ জিলা হ'ব বুলি ঘোষণা কৰাৰ লগতে UPPL BPF একত্ৰিত হোৱাটো বিচাৰে বুলি প্ৰকাশ কৰে। বাতৰিটোক দৈনিক জনভূমি কাকতৰ লগতে প্ৰায়কেইখন কাকতে প্ৰকাশ কৰিছে। ৰাজ্যৰ প্ৰায় 40,000 প্ৰাথমিক বিদ্যালয়লৈ শিক্ষা বিভাগে 2025-26 বিত্তীয় বৰ্ষৰ বাবে ধাৰ্য কৰা বাৰ্ষিক বিদ্যালয় অনুদানৰ 50% মুকলি কৰি দিছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে কাকতখনে আজি 61 বছৰত পদাৰ্পণ কৰাৰ বাতৰিও প্ৰকাশ কৰিছে। গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত গেলাবিলত সংঘটিত এটা ঘটনাত দুজন কিশোৰক তালিবানী শাস্তি প্ৰদান কৰা অভিযুক্তই নিজেই আৰক্ষীৰ ওচৰত ধৰা দিয়ে। এই বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে নামবৰত 350ৰো অধিক পৰিয়ালৰ উচ্ছেদৰ লগতে 1,000 বিঘা বনভূমি পুনৰুদ্ধাৰ কৰাৰ বাতৰি প্ৰকাশ কৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত বিগত কেইদিনমান ধৰি হৈ থকা বৰষুণে কৃষক ৰাইজক সকাহ দিছে। বৰষুণৰ অভাৱত কৃষিকাৰ্য কৰিব নোৱাৰা কৃষকসকল পুনৰ কৃষিভূমিত নামি পৰিছে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
দৰং জিলাৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া তথা মঙলদৈ শান্তিপাৰা 1 নম্বৰ ৱাৰ্ড নিবাসী ডাঃ জোনালী চৌধুৰী আজি নিচেই পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 66 বছৰ। দৈনিক অসম সম্পৰ্কীয় বাতৰিটো দৈনিক অসম 1865 চনত প্ৰথম প্ৰকাশিত হোৱা বুলি কোৱা হৈছিল। দৰাচলতে দৈনিক অসম 1965 চনৰ 4 আগষ্টত প্ৰথম প্ৰকাশ হৈছিল। এই ভুলৰ বাবে আমি দুখিত। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। BTC জনজাতি কোচ কলিতা ৰাভা সকলোৱে ভূমিৰ অধিকাৰ পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। উৰিয়ামঘাটৰ নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলত 350টাতকৈ অধিক পৰিয়ালক উচ্ছেদ, 1,000 বিঘা ভূমি দখলমুক্ত। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰগৰাকীয়ে ৰাজসাহায্যযুক্ত নিমখ, মচুৰ ডাল আৰু চেনী লাভ কৰিব বুলি মন্ত্ৰী কৌশিক ৰায়ৰ মন্তব্য। আৰু অভেল টেষ্ট পেণ্ডুলাম সদৃশ স্থিতিত জয়লাভৰ বাবে ইংলেণ্ডক 4 উইকেটত 35 ৰাণ, ভাৰতক প্ৰয়োজন অন্তিম 4টা উইকেটৰ। পৰাঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 11 বজাত শুনিবলৈ পাব।